প্রকাশিত বাক্য অধ্যায় ষোল্ল। পাছে মন্দিৰৰ পৰা সেই সাতজন দূতক কোৱা এই মহাবাণী শুনিলো,
তোমালোকে গৈ ঈশ্বৰৰ ক্ৰোধৰ সেই সাতোটা বাতি পৃথিৱীত বাকি দিয়া।
তেতিয়া প্ৰথমজনে গৈ পৃথিৱীত নিজৰ বাতি বাকি দিলে। তাতে সেই পশুৰ চাপ থকা আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা মানুহবিলাকৰ গাত ক্লেশদায়ক বিষম ঘাঁহ হল। দ্বিতীয়জনে সাগৰত নিজৰ বাতি বাকি দিলে, তাতে সেই মৃত লোকৰ তেজৰ নিচিনা হল। আৰু আটাই জীয়া প্ৰাণী অৰ্থাৎ সাগৰত থকা সকলোৱেই মৰিল। তৃতীয়জনে নদী আৰু জলৰ ভুমুকবোৰত নিজৰ বাতি বাকি দিলে, তাতে সেই তেজ হৈ গল। তেতিয়া জলৰ দূতে এই কথা কোৱা শুনি,
হে বৰ্তমান ভূত আৰু পবিত্ৰ জনা, তুমি নাইবাৰ, এই কাৰণে তুমি এনে বিচাৰ আজ্ঞা কৰিবা, কিয়নো তেওঁবিলাকে পবিত্ৰ লোক আৰু ভাববাদীসকলৰ ৰক্ত পান কৰিলে, তাতে তুমিও তেওঁবিলাকক পান কৰিবলৈ তেজ দিলা, তেওঁবিলাক তাৰ যোগ্য।
পাছে বেদীয়ে এই কথা কোৱা শুনি,
হয় হে সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ, তোমাৰ বিচাৰ আজ্ঞাবোৰ সত্য আৰু ন্যায়।
চতুৰ্থজনে সূৰ্যৰ ওপৰত নিজৰ বাতি বাকি দিলে আৰু মানুহক জুইৰে তাপিত কৰিবলৈ তেওঁক ক্ষমতা দিয়া। তাতে মানুহবিলাকে বৰ তাপেৰে তাপিত হৈ এইবোৰ উৎপাতৰ ওপৰত ক্ষমতা থকা ঈশ্বৰৰ নাম নিন্দা কৰিলে, তেওঁৰ গৌৰৱ স্বীকাৰ কৰিবলৈ মন নাপালে। পঞ্চমজনে পশুৰ সিংহাসনৰ ওপৰত নিজৰ বাতি বাকি, তাতে তাৰ ৰাজ্য আন্ধাৰময় হল আৰু তেওঁবিলাকে বেদনাৰ কাৰণে নিজ নিজ জিভা কামুৰিলে আৰু নিজ নিজ বেদনা আৰু ঘাঁহবোৰৰ কাৰণে স্বৰ্গৰ ঈশ্বৰক নিন্দা কৰিলে, নিজ নিজ কৰ্মৰ পৰা মন নাপালে। ষষ্ঠজনে ফৰাত মহানদীত নিজৰ বাতি বাকি, তাতে সূৰ্যোদয়ৰ পৰা অহা ৰজাসকলৰ পথ প্ৰস্তুত কৰিবলৈ সেই নদীৰ পানী শুকাই থাকে। পাছে সেই নাগৰ মুখৰ পৰা, পশুৰ মুখৰ পৰা আৰু ভাৰী কোৱা ভাৱবাদীৰ মুখৰ পৰা বেঙৰ সদৃশ তিনিটা অসুচী আত্মা ওলোৱা দেখি সিহঁত ভূতবোৰৰ ৰাগ আচৰিত চিন দেখোঁ। সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহাদিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজাসকলক ভূত পোৱাবৰ কাৰণে তেওঁবিলাকৰ ওচৰলৈ ওলাই,
চোৱা মই চুৰৰ নিচিনাকৈ আহিছো, যিজনে জাগি থাকে আৰু যাতে তেওঁ উলংগ হৈ নুশুনে আৰু তেওঁৰ লাজ দেখা নাপায় তাৰ কাৰণে নিজ বস্ত্ৰ আহে, তেওঁ ধন্য।
পাছে সিহঁতে ইব্ৰী ভাষাত ঘৰ মাগিদুন বোলা এখন ঠাইত তেওঁবিলাকক খোৱালে। আৰু সপ্তমজনে আকাশত নিজৰ বাতি বাকি দিলে, তাতে সেই মন্দিৰ আৰু সিংহাসনৰ পৰা এই মহাবাণী ওলাল,
হল
তেতিয়া বিজুলী মাত আৰু মেঘগৰ্জন আৰু পৃথিৱীত মনুষ্য হোৱাৰে পৰা যেনে ভয়ানক আৰু মহাভূমিকম্প কেতিয়াও হোৱা নাই তেনে মহাভূমিকম্প। তাতে মহানগৰখন তিনি ভাগে বিভক্ত হ'ল আৰু পৰজাতিবিলাকৰ নগৰবোৰ হ'ল আৰু ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ ৰূপ দ্ৰাক্ষাৰসেৰে পৰিপূৰ্ণ পাণ পাত্ৰ সেই মহাবাবিলক দিবলৈ ঈশ্বৰৰ সাক্ষাতে তাক সোঁৱৰণ কৰা আৰু আটাই দিশ পৰা পৰ্বতবোৰ আৰু পোৱালবোৰ আৰু মানুহৰ ওপৰত আকাশৰ পৰা এমোন এমোন গধুৰ হোৱা এনে মহাশিলাবৃষ্টি হ'ল। এই শিলাবৃষ্টিৰূপ উৎপাতৰ কাৰণে মানুহে ঈশ্বৰক নিন্দা কৰিলে, কিয়নো সেই উৎপাত অতি মহান।